তো আজি আমি বাইবেল খুলিরি আদি পুস্তক এক অধ্যায় এই প্রথম মানে বাইবেলের প্রথম অংশ আদি পুস্তক এক অধ্যায় তো আমি ইয়াতে আহিছো প্রভুর বাক্য শুনবলৈ আর অকল তেওঁর বাক্য তেওঁর বার্তা আনি আমি শুনব বিচাৰো। আজি রাতে আমার বিষয় হব এই সৃষ্টি করার সময়ত যে লিখা আছে মানুহৰ সৃষ্টি, বিশেষকৈ ঈশ্বর কেনেকৈ আমাক সৃষ্টি করলে আর কিহৰ কারণে, কি উদ্দেশ্য, এইটো আসলতে খুবই গুরুত্বপূর্ণ কথা, খুবই গুরুত্বপূর্ণ প্রশ্ন সকলের বাবে হৈছে। আমার জীবনের উদ্দেশ্য কি, এই জীবনের কারণ কি, এই পৃথিবীর কারণ কি, আর বিশেষকৈ মোর নিজের প্রাণ, মোর নিজের ক্ষেত্র, আমার নিজের জীবন, এইটার উদ্দেশ্য কি, ঈশ্বর কিয়র কারণে আমাক সৃষ্টি করলে। তো এটু পুরনি নিয়ম, একটা কথা আছে বাইবেলের দুটো অংশ, পুরনি নিয়ম আর নতুন নিয়ম। নতুন নিয়ম আরম্ভ করে যীশুর জন্ম সময়ত, আর পুরনি নিয়ম এটু যীশুখ্রিস্টর আগতে সকল ভাববাদীর কথা যীশুখ্রিস্টর উপরত, যেতিয়া ঈশ্বরের উদ্ধারকর্তা আহিব তেও কি করিব, এটু পুরনি নিয়মত লিখা আছে। এটু একদম প্রথম অধ্যায় এক অধ্যায় আদি পুস্তক, আর বিশেষকৈ এই 26 পদ আমি পড়ু, তারপর মই অলপ বাঙি বাতি কন এই বিষয়ে। পাছে ঈশ্বরে কলে, 26 পদ, পাছে ঈশ্বরে কলে, আমি নিজের প্রতিমূর্তির দরে আমার সাদৃশ্যে মানুষ নির্মাণ করক, সিবিলাকে সমুদ্রের মাছ, আকাশের চড়াই, গছরীয় পশু, সমুদায় পৃথিবী আর পৃথিবীত বগাই ফুড়া সকল জন্তুর উপর অধিকার চলাওক। তাতে ঈশ্বরে নিজের প্রতিমূর্তে মানুষ সৃষ্টি করলে, ঈশ্বরের প্রতিমূর্তে তাক সৃষ্টি করলে, তেও পুরুষ আর স্ত্রী করে সিবিলাকক সৃষ্টি করলে। আমেন। তো এই সরু পদ, এই সরু কথা, এটা আমাক মানে বহুত সহায় করব। বিভিন্ন ধরনের মত আছে, বিভিন্ন ধরনের চিন্তা আছে এই জগতত, মানুষে মানে সদায় জানিব খুঁজে মোর জীবন এটার মূল উদ্দেশ্য কি, মোর নিজের কারণ কি। আর এটু প্রায় হয় যে মানুষে মানে স্পষ্ট কয় বা মানে ঠিক কয় উত্তর দিব নয়, কিন্তু বাইবেলের প্রথম অংশ, প্রথম অধ্যায়ের পরা এটু প্রকাশিত হয়ে যায়, ঈশ্বরে আমাক কেনেকৈ সৃষ্টি করলে আর কিহর কারণে। ঈশ্বর নিশ্চয় আমার সৃষ্টিকর্তা, ঈশ্বরে নিশ্চয় সকলের উপর মানে শাসন করে আর সকলের উপর জীবন দিয়ে, কিন্তু একটা কথা হয়েছে, প্রশ্ন হয়েছে কিয় সব মানুষে মানে সব মানুষের কারণে এটু স্বাভাবিক, এটু আসলতে বেশি মানে গভীর নহয়, আমার সৃষ্টিকর্তা আছে এজন ঈশ্বর নিশ্চয় আমাক সৃষ্টি করলে, কিন্তু কিয়। আর সেই সরু পদ 26 পদ লিখা আছে বিশেষ সরু একটা কথা, পাছে ঈশ্বরে কলে আমি নিজের প্রতিমূর্তির দরে, আমাৰ সাদৃশ্যৰে মানুহ নিৰ্মাণ কৰো হওক, এই কথা এইটো খুবই খুবই গভীৰ আৰু এইটো খুব সহায় কৰে। এইটোৰ অৰ্থ বুজিলে আপোনাৰ নিজৰ প্ৰাণৰ কাৰণ, আপুনি আপোনাৰ নিজৰ জীৱনৰ কাৰণ বুজিব পাৰে। তো মই অলপ কওঁ এই প্ৰথম অধ্যায়, মই অলপ চুটিকৈ কওঁ এই প্ৰথম অধ্যায় এইটো সৃষ্টি কৰাৰ সময়। ঈশ্বৰে সকলো কিছু সৃষ্টি কৰিলে, প্ৰথমে পোহৰ আৰু আন্ধাৰ। তেওঁ কৈছে পোহৰ হওক আৰু এইটো হৈ গৈছে, পোহৰ আছিলে, এইটো তেওঁৰ ইচ্ছা আছিলে। এই প্ৰথম পদ, এক অধ্যায় এক পদ লিখা আছে, আদিতে ঈশ্বৰে আকাশ মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে। তো একদম প্ৰথমে, একদম মানে আদিৰ পৰা আমাৰ জগত, আমাৰ বিশ্ব সৃষ্টি কৰা হল তেওঁৰ ইচ্ছাৰ কাৰণে। আৰু এইটোৰ পিছত এইটো বিৱৰণ কৰে মানে কেনেকৈ পানী, আকাশ, মাটি এই সব জাগা সৃষ্টি কৰিলে, আৰু সব জাগাৰ চৰাই, মাছ, জীৱ জন্তু, পশু, গছ গছনি, ঈশ্বৰে সকলো কিছু সৃষ্টি কৰিলে, এইটো ভাল আছিল। কিন্তু একদম অন্তিমত মানুহ সৃষ্টি কৰে হল, আৰু এইটো অলপ বুজাইছে মানুহৰ মূল্য কিমান, মানুহৰ জীৱন ইমান গুৰুত্বপূৰ্ণ, আৰু ঈশ্বৰৰ বাবে মানে ঈশ্বৰৰ চকুতে মানুহৰ জীৱন ইমান দাম আছে, ইমান মূল্য। সেইকাৰণে অন্তিমত আমাক সৃষ্টি কৰা হ'ল। এইটো ঈশ্বৰৰ ইচ্ছা আছিল, যাতে ঈশ্বৰে সকলো কিছু বনাইছে মানে সকলো কিছু সজালে, এই পৃথিৱী এটা ঘৰৰ নিচিনা, ঈশ্বৰ এটা ডাঙৰ এটা ঘৰ তৈয়াৰ কৰিলে। কিন্তু একদম অন্তিম কাম হৈছে মানুহ সৃষ্টি কৰা, যাতে আমি সকলো এই ঘৰৰ ভিতৰত বসবাস কৰোঁ। আৰু এইটো আচলতে লিখা নাই বেলেগ জীৱ জন্তুৰ কাৰণে বা বেলেগ চৰাইৰ কাৰণে যে তেওঁলোকেও ঈশ্বৰৰ প্ৰতিমূৰ্তিৰ দৰে, এনে নহয়, অকল মানুহৰ ওপৰত এই কথা লিখা হৈছে। তো এই ২৬ পদ কৈছে, পাছে ঈশ্বৰে কলে, আমি, মই নহয় আমি, কাৰণ বাইবলৰ মাজত এক ঈশ্বৰ আছে, কিন্তু ঈশ্বৰ মানে সত্য ঈশ্বৰৰ ভিতৰত তিনিজন ব্যক্তি আছে, পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মা। সৃষ্টি কৰাৰ সময়ত ঈশ্বৰে কলে আমি, আমি নিজৰ প্ৰতিমূৰ্তিৰ দৰে আমাৰ সাদৃশ্যৰে মানুহ নিৰ্মাণ কৰা হওক। এইটো যেন এটা আলোচনা চলি আছিলে, ঈশ্বৰে নিজৰ লগত আলোচনা কৰিলে। এইটোও বুজাইছে মানুহৰ প্ৰাণ কিমান গুৰুত্বপূৰ্ণ। আচলতে এইটো মানে প্ৰায় প্ৰথম শিকা বাইবলৰ মাজত, মানুহ আৰু জীৱ জন্তুৰ বহুত পাৰ্থক্য আছে, একে নহয়, ইমান গুৰুত্ব দিছে মানুহৰ ওপৰত। আৰু ঈশ্বৰ সিদ্ধান্ত ল'লে এটা প্ৰাণী, এটা জীৱ জন্তু আৰু অকল মানুহ, মানুহক মানুহৰ বাবে তেওঁৰ প্ৰতিমূৰ্তিৰ হ'ব। তো মই অলপ চেষ্টা কৰোঁ এই কথা বুজাবলৈ, এইটোৰ মানে কি। মই আকৌ কওঁ, যদি আপুনি বুজিব পাৰে এই কথাটো, আপুনিও বুজিব পাৰিব আপোনাৰ নিজৰ প্ৰাণৰ উদ্দেশ্য। সেইকাৰণে ঈশ্বৰে কলে এই কথা। আচ্ছা, তো মই এটা মই এই শব্দৰ মূল অৰ্থ মই শিকাই দিম। প্ৰথমতে এই অৰ্থ মানে কি বুজিব লাগিব, এইটোৰ অৰ্থ না মানে কি, এইটোৰ কিছু মানুষ মানে ভুলভাবে শিকাই দিয়ে এটার অর্থ। প্রথম কথা হয়েছে, ঈশ্বরে কোয়া নাই যে মানুষ মূর প্রতিমূর্তি, এনেদরে কোয়া নাই। তেও আসলতে কইছে মূর প্রতিমূর্তির দরে, মানে এটু একই নহয়, অলপ নিচিনা, অলপ মিল আছে, কিন্তু তেও কোয়া নাই মানুষ মূর প্রতিমূর্তি, মানুষ মুখ দেখায়, এনেদরে কোয়া নাই। আর একটা কারণ আছে, ঈশ্বর ইমান মহান, ইমান পবিত্র, ইমান অনন্ত আর শক্তিশালী, মানুষ আর ঈশ্বরের মাজত ডাঙর পার্থক্য আছে। কিছু মিল আছে, কিন্তু কিছু মানে কিছু মানে বেলেগ বিষয় আছে। তেও আসলতে বাইবেলের মাজত কলে ঈশ্বরের প্রতিমূর্তি আছে যীশুখ্রিস্ট, যীশুখ্রিস্ট ঈশ্বরের পুত্র। বাইবেলের মাজত এটু লিখা হয়েছে ঈশ্বর অদৃশ্য হয়, দেখা না যায়, ঈশ্বর মানে কোনো শরীর নাই, ঈশ্বর কোনো গা নাই, কিন্তু বাইবেলত লিখা আছে এই অদৃশ্য ঈশ্বর দেখা যায় যেতিয়া আমি মই মানে আমি যীশুখ্রিস্টক চাব পারো। যীশুখ্রিস্ট সম্পূর্ণরূপে ঈশ্বরের প্রতিমূর্তি, ঈশ্বরে মানে প্রকাশ করে, কিন্তু মানুষ মানুষ ঈশ্বরের লগত তুলনা নহব, মানে ইমান ডাঙর তুলনা নাই। কিছু মিল আছে, কিন্তু আমি ঈশ্বর নহও। সকল মানুষ এই দুটো কথা জানো, ভালকই জানে, সকল মানুষ জানে যে এজন ঈশ্বর আছে, সৃষ্টিকর্তা আছে, আর মই ঈশ্বর নহও, এইটু মানে স্বাভাবিক, কিন্তু কব লাগিব। এইটু আসলতে একটা উদাহরণ, লিখা আছে প্রতিমূর্তি, ছবির নিচিনা। যদি একটা মুদ্র বা যদি একটা মানে পয়সা বা নোট মাঝে মাঝে মানুষের রূপ এটার উপর মানে আঁকা হয়েছে, এটু আসলতে এটু ভালকই মানে বুঝাব পারে আমি আর ঈশ্বরের লগত কেনেদরে সম্পর্ক আছে। এই রূপ এটু আচ্ছা একটা মানে 100 টাকা নোট কার রূপ আছে এটার উপর? ভারত গান্ধী, হ্যাঁ, এইটু গান্ধীর রূপ, কিন্তু এইটু গান্ধীর আসল মুখ নহয়, এইটু অকল একটা মানে ছবি, অকল একটা রূপ। এনেদরে আমার সম্পর্ক হয় ঈশ্বরের লগত, আমার জীবন কিন্তু আমার শরীর নহয়, আমার প্রাণ, আমার আত্মা, আমার প্রাণ আর আমার আত্মা অলপ ঈশ্বরের নিচিনা, অলপ মিল আছে। তো মই কিছু মানে শিকাই দিও আজি রাতে, এই প্রতিমূর্তি, এই ছবি, আমার প্রাণ, আমার আত্মা, এটু মানে কেনেকৈ ঈশ্বরের লগত, কেনেকৈ ঈশ্বরের নিচিনা হয়। আর পাঁচটা কথা আছে, পাঁচটা বিষয় আছে বাইবেলের পড়া। ঈশ্বরের প্রতিমূর্তি মানে পাঁচটা বস্তু। প্রথম হল আদম, এই প্রথম মানুষ, আর হওয়া, এই প্রথম স্ত্রী, আদম আর হওয়া। প্রথম কথাটি হয়েছে তেওঁলোকে ঈশ্বরের পুত্র, ঈশ্বরের সন্তানের নিচিনা। দ্বিতীয় কথাটি হয়েছে আদম এজন রাজপুত্রের নিচিনা, এটাও বুঝাইছে ঈশ্বরের প্রতিমূর্তি। তৃতীয়, তিনি নম্বর, আদম আমার প্রথম মানুষ আছিল এজন কর্মীর নিচিনা, এজন কর্মী, এজন পরিচালক, এটাও ঈশ্বরের প্রতিমূর্তি। আর চারি নম্বর হয়েছে ধার্মিকতা আর পবিত্রতা। আদমের প্রাণের ভিতর, আদমের লগত মানে এই ধার্মিকতা দিয়া হয়েছে, এই পবিত্রতা থাকিছিল তেওঁর মাজত, এটাও ঈশ্বরের প্রতিমূর্তি। আর পাঁচ নম্বর, ঈশ্বরের জ্ঞান, ঈশ্বৰৰ জ্ঞান, ঈশ্বৰক জানা, এইটো ঈশ্বৰৰ প্ৰতিমূৰ্তি। তো মই অলপ মানে কৈ আছো এই পাঁচটা বিষয় লৈ। প্ৰথম বিষয়, ঈশ্বৰৰ সন্তান, ঈশ্বৰৰ সন্তান। যদি প্ৰতিমূৰ্তি লিখা আছে আৰু যদি সাদৃশ্য লিখা আছে আৰু এটা বাইবল পদ আছে, পাঁচ নম্বৰ অধ্যায় আদি পুস্তক পাঁচ অধ্যায় তিনি পদ, লিখা আছে, পাঁচে আদমৰ একত্ৰিশ বছৰ বয়সৰ সময়ত নিজৰ সাদৃশ্যেৰে আৰু প্ৰতিমূৰ্তিৰ দৰে তেওঁৰ এটি পুত্ৰ জন্মিল, তাৰ নাম ছেট ৰাখিলে। তো কি হল, আদমৰ এটা মানে ল'ৰা হৈছে, তেওঁৰ জন্ম হৈছে যেতিয়া তেওঁৰ বয়স 31 আছিল। আৰু এইটোও লিখা আছে ইয়াতে ঠিক এই এক অধ্যায়ৰ নিচিনা, এইটো আদমৰ এই নতুন ল'ৰা, এই নতুন পুত্ৰ আদমৰ প্ৰতিমূৰ্তি, আদমৰ প্ৰতিমূৰ্তিৰ দৰে আৰু নিজৰ সাদৃশ্য, এইটো একেই কথা। কাৰণ এটা বিশেষ কথা আছে বাইবলৰ মাজত, যে মানে আনফালে আমি আচলতে ঈশ্বৰক নাজানো আৰু ঈশ্বৰক সেৱা নকৰোঁ, কিন্তু বেলেগ ফালে, বেলেগ পিনেৰে বাইবেলত লিখা আছে আমি সকলো ঈশ্বৰৰ সন্তান, সন্তান। ঈশ্বৰ আমাৰ স্বৰ্গীয় পিতৃ, ঈশ্বৰ আমাৰ দেউতাৰ নিচিনা। আৰু এইটো ডাঙৰ কথা, আদমৰ সময়ত তেওঁ ইমান এটা মানে সুযোগ পাইছে, ইমান ভাল এটা পুৰস্কাৰ পাইছে, এইটো ঈশ্বৰৰ ইচ্ছা আছিল। ঈশ্বৰে অন্তিমত সিদ্ধান্ত ল'লে, ঠিক আছে, এই জগত তৈয়াৰ কৰা হৈছে, এইটো সাজু আছে, সকলো বস্তু মানে হৈ গৈছে, কিন্তু এতিয়া সময় আহিছে আমাৰ সন্তান সৃষ্টি কৰিবলৈ, আমাৰ নিজৰ প্ৰতিমূৰ্তিৰে, আমাৰ নিজৰ সাদৃশ্যৰে। এইকাৰণে এইটো লিখা হৈছে। তো মোৰ প্ৰথম বিষয়, মোৰ প্ৰথম কথা হৈছে ঈশ্বৰৰ প্ৰতিমূৰ্তি মানে ঈশ্বৰৰ সন্তানৰ নিচিনা। সম্পূৰ্ণৰূপে ঈশ্বৰৰ সন্তান নহয়, সম্পূৰ্ণৰূপে ঈশ্বৰৰ পুত্ৰ নহয়, কাৰণ বাইবেলত লিখা আছে অকল এজন পুত্ৰ আছে, যীশুখ্ৰীষ্ট। তেওঁ সম্পূৰ্ণৰূপে ঈশ্বৰৰ পুত্ৰ আছিল, কিন্তু ঈশ্বৰে আমাক অলপ জ্ঞান দিছে, অলপ শক্তি দিছে, অলপ অধিকাৰ দিছে। আৰু আচলতে ডাঙৰ কথাটো হ'ল, আমাৰ জীৱনৰ উদ্দেশ্য, আমাৰ জীৱনৰ কাৰণ, মূল কাৰণ, যাতে ঈশ্বৰৰ লগত আমি সম্পৰ্ক ৰাখিব পাৰোঁ, প্ৰেম থাকিব পাৰোঁ, পৰিয়ালৰ নিচিনা। আপোনালোকৰ পৰিয়াল আছেনে? আছে, সকলো মানুহৰ মানে দেউতা মা আছে, সকলো মানুহৰ বন্ধু আছে, সকলো মানে বহু মানুহৰ স্বামী পত্নী আছে। এই সম্পৰ্ক কি মূল্যৱান, কিমান গুৰুত্বপূৰ্ণ এই সম্পৰ্ক, এই প্ৰেম। কিন্তু এইটোতকৈ ডাঙৰ কথা আছে আমাৰ সম্পৰ্ক ঈশ্বৰৰ লগত, এইটো আমাৰ জীৱনৰ উদ্দেশ্য। বহুত মানুহে অকল মানে জীৱনত চলি আছে, জীৱন যাপন কৰি আছে, এনে গৈ আছে, কিন্তু কেতিয়াও এই বিষয়ৰ ওপৰত মানে চিন্তা নকৰে, আমাৰ জীৱনৰ উদ্দেশ্য কি। ঈশ্বৰ আদমক সৃষ্টি কৰিলে যাতে তেওঁৰ নিজৰ সন্তানৰ নিচিনা হ'ব আৰু তেওঁৰ লগত এটা ভাল এটা সম্পৰ্ক হ'ব। এইটো প্ৰথম কথা, আৰু এইটো ডাঙৰ কথা। বেলেগ এজন ব্যক্তি আছিল পাছত দাই হনুক, তেওঁৰ নাম হনুক, ইংৰাজী আমি ইনক বুলি কয়, হনুক। পাছত দাই আৰু 22 একুশ বাইশ পদ, আৰু হনকৰ পয়োষ্ঠি বছৰ বয়সৰ সময়ত তেওঁৰ পুত্ৰ মত্তুলিছেলে জন্মিল। মত্তুলিছেলেহৰ জন্মৰ পাছত 300 বছৰলৈকে ঈশ্বৰৰ লগত হনকৰ চলাচল হলত তেওঁৰ আৰু পুত্ৰেক জীয়েক জন্মিল। হনকৰ বয়স সৰ্বমুঠ 365 বছৰ। ঈশ্বৰৰ লগত তেওঁৰ চলাচল আছিল, পাছে তেওঁ নাইকিয় হল, কিয়নো ঈশ্বৰে তেওঁক লৈ গল। আচ্ছা, এইটো আচৰিত কথা, কি ঘটিলে? এই মানুহৰ নাম আছিল হনুক। ইয়াতে লিখা আছে হনুক ঈশ্বৰৰ লগত এটা চলাচল হল, মানে তেওঁ সদায় ঈশ্বৰৰ লগত খোজকাঢ়িলে, ভাল এটা সম্পৰ্ক হৈছে, ভাল এটা সম্পৰ্ক ৰাখিছে ঈশ্বৰৰ লগত। ইমান মানে কাষত বন্ধুত্ব আছিল যে এদিন কি ঘটিলে, ঈশ্বৰে তেওঁক লৈ গল স্বৰ্গলৈ। তেওঁৰ মৃত্যু হোৱা নাই, দুজন মানুহ বাইবলৰ মাজত তেওঁবিলাকৰ মৃত্যু হোৱা নাই, কাৰণ ইমান কাষত এটা সম্পৰ্ক ঈশ্বৰৰ লগত তেওঁবিলাকে ৰাখিলে। এই বন্ধুত্ব আদমৰ নিচিনা হল, আদম ঈশ্বৰৰ সন্তান আছিল, তো সেইকাৰণে আমি আচলতে শিকো আমাৰ জীৱনৰ কাৰণ কি। ঠিক তেনেদৰে ঈশ্বৰৰ লগত আমাৰ চলাচল হ'ব লাগিব, সম্পৰ্ক থাকিব লাগিব। আৰু এটা কথা আছিল, আদম আৰু হাৱা প্ৰথমতে আদম অকলে থাকিছিল। দুই অধ্যায় দুই পদ, সৃষ্টিকৰাৰ সময়ত ঈশ্বৰে প্ৰথম এই মানুহ সৃষ্টি কৰিলে, কিন্তু তেওঁৰ পত্নী নাছিল। ইয়াতে লিখা আছে সপ্তম দিন, এইটো ঠিক আছে, ভুল হৈছে, দুই অধ্যায় উত্তৰ পদ, পাছে ঈশ্বৰ জিহোবাই কলে, মানুহ অকলে থকা ভাল নহয়, মই তাৰ নিমিত্তে তাৰ এক উপযুক্ত সহায়কাৰী নিৰ্মাণ কৰিম। উপযুক্ত সহায়কাৰী মানে তেওঁৰ পত্নী হৱা, তেওঁৰ স্ত্ৰী উপযুক্ত হব লাগিব। এইটো আচলতে কি হৈছে, সব জীৱ জন্তু আছিল, মাছ চৰাই পশু আছিল, কিন্তু ইহঁত মানে উপযুক্ত নহব আদমৰ কাৰণে, কাৰণ আদমৰ ৰূপ বা আদমৰ দৰে আদমৰ সদৃশ্য এইবিলাক নাছিলে। সেইকাৰণে যেতিয়া এই প্ৰথম মাইকী মানুহ হাৱা সৃষ্টি কৰা হল আৰু আদমৰ কাষলৈ মানে লোৱা হল, তেওঁ কৈছে তেইছ পদ, তেতিয়া মানুহ কলে, এতিয়া হলে এও মোৰ হাড়ৰ হাড়, মোৰ মংসৰ মংস, এওক নাৰী বুলি মত হব, কিয়নো এওক নৰৰ পৰা লোৱা হৈছে। তো আদম সেই সময়ত খুব মানে সন্তুষ্ট হল, কাৰণ মানে অন্তিমত তেওঁৰ এটা বন্ধু আছিল, তেওঁৰ এটা লগৰ আছিল, তেওঁৰ এটা পত্নী আছিল, পাইছে ঠিক তাৰ নিচিনা, তাৰ হাড়ৰ হাড়, তাৰ মাংসৰ মাংসৰ। এইটো মানে বুজাইছে কি, এজন স্বামী পত্নী এই সম্পৰ্ক যদি তেওঁলোকৰ বেছি মিল নাই, এই সম্পৰ্ক নহ'ব, মিল হ'ব লাগিব, প্ৰতিমূৰ্তি সাদৃশ্য। আৰু সেইকাৰণে মই কৈ আছো, ঈশ্বৰে আমাক ইমান আশীৰ্বাদ দিছে তেওঁৰ ৰূপ মানে দিবলৈ, তেওঁৰ প্ৰতিমূৰ্তি দিবলৈ। এইটোৰ মানে কি, কিছু ঈশ্বৰৰ মানে অংশ, কিছু ঈশ্বৰৰ মহিমা আমাৰ ওপৰত থৈ দি হৈছে, যাতে আমি তেওঁক প্ৰেম কৰিব পাৰো, যাতে আমাৰ মাজত এই সম্পৰ্ক থাকে। মানুহ আৰু জীৱ জন্তুৰ সম্পৰ্ক বেছি ভাল নহয়, পত্নী লাগিব। ঠিক তেনেদৰে আমাক সৃষ্টি কৰা হ'ল যাতে ঈশ্বৰৰ লগত এই সম্পৰ্ক থাকিব। তো মই জানো প্ৰেম, প্ৰেম, মৰম, ভালপোৱা, এই সব বিষয় আপোনালোকৰ কাষত গুৰুত্বপূৰ্ণ। সবে প্ৰেম বিচাৰে, সব মানুহে মৰম বিচাৰে। আৰু মই জানো, কাৰণ যদি ইয়াতে গান, মানে যদি এই ৰেডিঅ' শুনে বা টিভি চায়, এই সব গানবিলাক এইটো কোন দেশৰ ওপৰত হয়? থেংক ইউ। মই জানো প্ৰেম আপোনাৰ কাষত, প্ৰেম ইমান মূল্যৱান। মানুহে সদায় প্ৰেমৰ গুণ গায়, মানে মানুহ সদায় প্ৰেম প্ৰসংগ কৰে ৰেডিঅ' বা টিভিত। এই সব গান বেছিভাগ প্ৰেমৰ ওপৰত হয়, এইটো মানে সদায় আমাৰ গানৰ বিষয় হয়, প্ৰেম, মৰম, ভালপোৱা। সেইকাৰণে মই কৈছো এইটো আমাৰ জীৱনৰ উদ্দেশ্য, কিন্তু পৰস্পৰৰ লগত নহয়, ঈশ্বৰৰ লগত। আৰু ডাঙৰ এটা প্ৰেম আছে। কিছু মানুহে কয় যে এই জগতৰ আটাইতকৈ ডাঙৰ প্ৰেম হৈছে মাকৰ প্ৰেম। এইটো আচলতে সঁচা নহয়। সঁচা কথা হৈছে ঈশ্বৰৰ প্ৰেম আটাইতকৈ ডাঙৰ। সেইকাৰণে ঈশ্বৰৰ প্ৰতিমূৰ্তিৰে আমাক সৃষ্টি কৰা হ'ল। এই প্ৰতিমূৰ্তি এদি, এই সব মানে শক্তি এদি ঈশ্বৰৰ লগত এই সম্পৰ্ক থাকিব, প্ৰেম হ'ব পাৰে, থাকিব পাৰে। এইটো আপোনাৰ জীৱনৰ উদ্দেশ্য। আচ্ছা, দ্বিতীয় কথা এই, ঈশ্বৰৰ প্ৰতিমূৰ্তি বা ঈশ্বৰৰ সাদৃশ্য মানে কি? এইটোৰ দ্বিতীয় অৰ্থ মানে যাতে এইটো ঈশ্বৰৰ শৰীৰ বা ঈশ্বৰৰ আচল মুখৰ ৰূপ এনে নহয়। দ্বিতীয় কথাটো হৈছে ঈশ্বৰৰ অধিকাৰ, ঈশ্বৰৰ অধিকাৰ। আচ্ছা, আকৌ পঢ়ো এক অধ্যায় ২৬ পদ। পাছে ঈশ্বৰে কলে, আমি নিজৰ প্ৰতিমূৰ্তিৰ দৰে আমাৰ সাদৃশ্যৰে মানুহ নিৰ্মাণ কৰো হওক, ইবিলাকে সমুদ্ৰৰ মাছ, আকাশৰ চৰাই, গছৰিয়ৰ পশু, সমুদায় পৃথিৱী আৰু পৃথিৱীত বগাই ফুৰা সকলো জন্তুৰ ওপৰত অধিকাৰ চলাওক। এই শব্দ অধিকাৰ, ঈশ্বৰ এই জগতৰ অধিকাৰী, ঈশ্বৰ এই জগতৰ মালিক, ঈশ্বৰ আমাৰ বিশ্বৰ ৰজা, স্বয়ং ঈশ্বৰ। তেওঁৰ সকল শক্তি আছে, ক্ষমতা আছে, যিকোনো কাম তেওঁ কৰিব পাৰে, আৰু তেওঁৰ সকল অধিকাৰ আছে। কিছু অধিকাৰ, আচলতে বহুত অধিকাৰ তেওঁ মানুহৰ ওপৰত দিছে, থৈ দিছে। এই জগতৰ ভিতৰত মানে সবতছে শক্তিশালী প্ৰাণী কোন? শক্তি আৰু অধিকাৰ আচলতে বেলেগ বিষয় হয়। কিছু ইমান ডাঙৰ জন্তু, মানে জীৱ জন্তু আছে যে আমাতকৈ শক্তি আছে, আমাতকৈ শক্তিশালী হয়, হাতী বা কিছু ডাঙৰ বান্দৰ আছে। আচলতে মানে এইবিলাকৰ মানে তুলনাত আমাৰ বেছি শক্তি নাই, কিন্তু অধিকাৰ আছে। কাৰণ আগতে যি মই কৈছিলো, ঈশ্বৰৰ সন্তানৰ নিচিনা আমি হওঁ। আৰু যদি তেওঁৰ সন্তানৰ নিচিনা, এইটোৰ মানে কি? ৰজাৰ সন্তান কোন? ৰাজপুত্ৰ, ৰাজকোঁৱৰ, ৰাজকোঁৱৰ অধিকাৰ আছে। ঠিক তেনেদৰে আদিতে ঈশ্বৰে আদমৰ ওপৰত বহুত অধিকাৰ থৈ দিছে। তেওঁ কৈছে এই পুৰা পৃথিৱীত পুরা পৃথিবীটোর উপরত তেওবিলাকর অধিকার চলাওক। এই যদি মানুষে সার্ভিস করে বা মিলিটারি কাম করে, এই মানে সেনাপতি, এই সব বেলেগ বেলেগ পদ আছে, বেলেগ বেলেগ টাইটল আছে, মানে এই একদম উপরত সেনাপতির উপরত খুন হয়। আমেরিকাত আমি জেনারেল বলি কয়, জেনারেল তলত সার্জন বা ক্যাপ্টেন হয়, এনেদরে অধিকার মানে যায়। ঈশ্বর সৃষ্টিকর্তা, ঈশ্বর সর্বশক্তিমান, ঈশ্বর সব অধিকার, কিন্তু ঈশ্বরের তলত তেও মানুষ বাছি ললে অধিকার পাবলৈ। তৃতীয় কথা, ঈশ্বরের প্রতিমূর্তি মানে কি অর্থ কি? তিনি নম্বর হয়েছে মানুষ এজন কর্মী, এজন পরিচালক। আর এই কথা এইটু মানে সহজেই বোঝা না যায়। কর্মী আর পরিচালক আসলতে মানে কি? এটার মানে ঈশ্বরে আমাক কাম দিছে, কাম করিব লাগিব। কিন্তু সমাজের মাজত মানুষ এই এই বিষয় ভাল না পায়, কাম করিব মন নাই। কিন্তু আসলতে বাইবেলের মাজত কাম খুব ভাল একটা বিষয় আছে, খুব ভাল একটা বিষয় হয়। আচ্ছা, লিখা আছে দুই অধ্যায় পনেরো পদ, পাছে ঈশ্বর জি হবাই মানুহক নি ইডেনত থকা বাড়ির বন করিবলৈ আৰু তাক রাখিবলৈকো ঠাত হলে। তো ঈশ্বরে একটা বাগিচা তৈয়ার করিলে, ইডন, ইডন বাগিচা। এই বাগিচার ভিতরত বহুত ধুনিয়া মানে গছ গছনি, ফল ফুল। কিন্তু ঈশ্বর এই দুটা দায়িত্ব মানুষের উপর দিছে, এইটু কাম করিব লাগে আর এইটু মানে রাখিব লাগে, এইটু পরিচালনা করিব লাগে। এইটু ঈশ্বরের কাম মানুষের বাবে। আর এই কাম আসলতে খুবই ভাল আছিল। পাপ করার আগতে কাম করা মানে খুব পছন্দ একটা বিষয় আছিল। এই পাপ আমার জগত প্রবেশ করার আগতে কাম ইমান কষ্টকর নাছিল, ইমান বেয়া নাছিল। এই কাম মানে আমি ভাল পাইছিল হেতে। আদম এই বাগিচার কাম করিলে মালির নিচিনা। তো এইটু কেনেকৈ ঈশ্বরের প্রতিমূর্তি? ঈশ্বরে কাম করে, ঈশ্বরে কাম করে নে? বাইবেলত লিখা আছে ঈশ্বরে কাম করে। এই দুই অধ্যায় দুই পদ, সপ্তম দিনা ঈশ্বরে নিজেই করা কার্য করি, অতাই নিজেই করা সকলো কার্যর পরা সপ্তম দিনা বিশ্রাম করিলে। কার্য করার পিছত, কাম করার পিছত সপ্তম দিনা, সপ্তম দিনা বিশ্রাম করিলে। ঈশ্বর কাম করে, ঈশ্বর আমার জগত সৃষ্টি করিলে, আর ঈশ্বরে সদায় আমার জগতের উপর মানে পরিচালনা করে, বরষুণ দিয়ে, সূর্য দিয়ে, সব আশীর্বাদ দিয়ে, জীবন দিয়ে। এই এই বস্তু নকরিলে আমার জগত শেষ হয়ে যাব। আসলতে ঈশ্বরের কাম খুবই মহান, খুবই খুবই ধার্মিক, খুবই আচরিত। আর আদমর অলপ মানে জ্ঞান পালে, আদমর অলপ অধিকার আসিলে, আদমর অলপ কাম থাকিছিলে। ঠিক ঈশ্বরের নিচিনা মানুষে বহুত বিভিন্ন ধরনের বস্তু সৃষ্টি করিব পারে, মানুষের বহুত জ্ঞান আছে, নতুন বস্তু, নতুন উপায়, ধুনিয়া বস্তু সজাব পারে বা দেখাব পারে বা সৃষ্টি করিব পারে। ঠিক ঈশ্বরের নিচিনা মানুষ মানে সদায় এই কাম করে, কেনেকৈ ঈশ্বৰৰ ভক্তি এদি কি হোৱাৰ কাৰণে, কাৰণ ঈশ্বৰৰ ৰূপৰ অলপ অংশ সিহঁতৰ ভিতৰত থাকে, সেইকাৰণে এইটো সঁচা। আচ্ছা, 4 নম্বৰ বিষয়, ঈশ্বৰৰ প্ৰতিমূৰ্তি আৰু সাদৃশ্য মানে কি? 4 নম্বৰ কথাটো হৈছে ধাৰ্মিকতা আৰু পবিত্ৰতা। নতুন নিয়মত ই স্পষ্টকৈ লিখা হৈছে, নতুন নিয়ম ইফিচিয়া 4:24, ইফিচিয়া 4:24, আচ্ছা, আৰু 23 নিজ নিজ মনৰ আত্মাত নতুন কৰা হয় সত্যতাৰ ধাৰ্মিকতা আৰু পবিত্ৰতাত ঈশ্বৰৰ প্ৰতিমূৰ্তিৰ দৰে সৃষ্টি হোৱা নতুন পুৰুষক পিন্ধিবলৈ তোমালোকে শিক্ষা পালা। ইয়াতে কি লিখা আছে? এইটো লিখা আছে খ্ৰীষ্টান হোৱাৰ পিছত কি হ'ব, খ্ৰীষ্টান হোৱাৰ পিছত বা নতুন আত্মা পোৱাৰ পিছত, নতুন কৰা হয় লিখা আছে, আত্মাত নতুন কৰা হয় বিশ্বাসী হোৱাৰ পিছত, উদ্ধাৰ পোৱাৰ পিছত ঈশ্বৰে কি কৰিব? এই প্ৰতিমূৰ্তি আৰু স্পষ্টকৈ দিব, এইটো আকৌ থৈ দিব তেওঁৰ প্ৰতিমূৰ্তিৰ দৰে। আৰু ইয়াত লিখা আছে ধাৰ্মিকতা আৰু পবিত্ৰতা। এইটো খুবই গভীৰ। আপোনাৰ প্ৰাণ ধাৰ্মিক হ'ব লাগিব, আপোনাৰ মন পবিত্ৰ থাকিব লাগিব। আদম, যেতিয়া আদমক প্ৰথমতে মানে সৃষ্টি কৰা হ'ল, তেওঁৰ মাজত কোনো পাপ নাছিল, একদম সদায় ধাৰ্মিক কাম কৰিছিলে, তেওঁৰ মনত কোনো মানে অহুচি চিন্তা মানে এইটো নাহিলে, সদায় পবিত্ৰ আছিলে, পবিত্ৰ চিন্তা, পবিত্ৰ ইচ্ছা, পবিত্ৰ কাম কটা, তেওঁৰ গোটেই জীৱন, তেওঁৰ পুৰা উদ্দেশ্য সেইফালে ধাৰ্মিকতা আৰু পবিত্ৰতা। আমি আচলতে ভালকৈ কল্পনা কৰিব নোৱাৰো এনেদৰে জগত, আমাৰ জগত ইমান পাপ পূৰ্ণ হৈ গৈছে, কিন্তু আদিতে এইটো এনেদৰে নাছিলে। আদম আৰু ঈশ্বৰৰ লগত বন্ধুত্ব আছিলে, সদায় তেওঁৰ মানে ভিতৰৰ পৰা ভাল বিষয়, ভাল কথা, ভাল কাম উলিয়ালে, ধাৰ্মিক আৰু পবিত্ৰ আছিল। বাইবেলত লিখা আছে ঈশ্বৰে ক'লে, মই পবিত্ৰ হওঁ, তুমি পবিত্ৰ হোৱা, মই পবিত্ৰ হওঁ, তুমি পবিত্ৰ হোৱা। এইটো নতুন নিয়মত কিয় কৈছে? কাৰণ আমি ঈশ্বৰৰ প্ৰতিমূৰ্তি, তেওঁৰ প্ৰতিমূৰ্তিৰ দৰে আমি মানে অলপ আশীৰ্বাদ পাইছে তেওঁৰ পৰা। আৰু ঈশ্বৰ নিশ্চয় ধাৰ্মিক হয়, ঈশ্বৰ নিশ্চয় পবিত্ৰ হয়, এইকাৰণে আমি ঠিক তাৰ নিচিনা হ'ব লাগিব, থাকিব লাগিব। বেলেগ জাগাতে বাইবেলত লিখা আছে ধাৰ্মিকভাৱে, ধাৰ্মিককৈ ঈশ্বৰে মানুহক সৃষ্টি কৰিলে। এইটো এনে নহয় যে মানুহৰ সৃষ্টিৰ সময়ত মানে বেয়া নাছিল, ভাল নাছিল, এনে নহয়, বহুত ভাল আছিলে, বহুত ধাৰ্মিক। এইটো ঈশ্বৰৰ পচন্দ, ঈশ্বৰৰ ইচ্ছা, ঈশ্বৰৰ পচন্দ যাতে এই গোটেই জগত পবিত্ৰ হ'ব। ধাৰ্মিক কাম কৰিব লাগে, ধাৰ্মিক কাম মানে কি? ঈশ্বৰৰ আজ্ঞা পালন কৰা, ঈশ্বৰৰ ইচ্ছা পূৰ্ণ কৰা, ঈশ্বৰৰ মনৰ ভাৱ যাতে আমাৰ মনত থাকে। পবিত্ৰ হোৱা মানে কি? পবিত্ৰ হোৱা মানে বেলেগ হোৱা। এই জগতৰ পৰা বেলেগ হ'ব লাগিব, এই সব পাপৰ পৰা, আন্ধাৰৰ পৰা বেলেগ থাকিব লাগিব, যাতে মোৰ জীৱন, মোৰ উদ্দেশ্য সদায় ঈশ্বৰৰ ফালে, সদায় ঈশ্বৰৰ ওপৰত। এইটো পবিত্ৰ, পবিত্ৰ মানুহ না মানে এজন মানুহ যে মানে ৰঙা ৰঙৰ কাপোৰ পিন্ধে, পৰ্বতৰ ওপৰত বসবাস কৰে, এনে নহয়, এইটো পবিত্ৰ নহয়। আসল পবিত্ৰতা মানে যাৰ মাজত প্ৰেম আছে ঈশ্বৰৰ বাবে, সদায় প্ৰেমৰ মানে সদায় ঈশ্বৰৰ কাৰণে তেওঁৰ জীৱন সমৰ্পণ কৰে, এইটো পবিত্ৰ। প্ৰথমতে আদমৰ জীৱন এইটো খুব বগা আছিল, এইটোৰ কোনো দাগ নাছিলে, এইটো এটা মানে উজ্জ্বল তৰাৰ নিচিনা আন্ধাৰত। এজন মানুহ এজন পুৰোহিতৰ নিচিনা বা যাজকৰ নিচিনা সদায় বলিদান কৰে, সদায় প্ৰাৰ্থনা কৰে ঈশ্বৰলৈ, এইটো আমাৰ উদ্দেশ্য, এইটো ঈশ্বৰৰ প্ৰতিমূৰ্তিৰ দৰে ধাৰ্মিক, পবিত্ৰ, সদায় ভাজ্য হ'ব লাগিব। আচ্ছা, আৰু শেষ বিষয় হৈছে ঈশ্বৰৰ জ্ঞান। নতুন নিয়মত কলছিয়া তিনি অধ্যায়, কলছিয়া তিনি দশ পদ, কলছিয়া তিনি অধ্যায় দহ পদ, আৰু যি নতুন পুৰুষ নিজ সৃষ্টিকৰ্তাৰ প্ৰতিমূৰ্তিৰ দৰে তত্ত্ব জ্ঞানৰ নিমিত্তে নতুন কৰা হ'ব লাগিছে। থাক ভিন্দালা, থাক ভিন্দিলা, ইয়াতে এইটোও কৈছে খ্ৰীষ্টান হোৱাৰ পিছত, বিশ্বাসী হোৱাৰ পিছত কি হয়, ঈশ্বৰে নতুনকৈ আমাক সৃষ্টি কৰিলে, ঠিক আদমৰ নিচিনা আদিতে। আৰু ইয়াত লিখা আছে তেওঁৰ প্ৰতিমূৰ্তি মানে কি, তত্ত্ব জ্ঞানৰ নিমিত্তে নতুন কৰা হ'ব লাগিছে। এই জ্ঞান ঈশ্বৰৰ জ্ঞান, আৰু এইটো সাধাৰণ জ্ঞান নহয়, এই জ্ঞান বিশেষকৈ এইটো ঈশ্বৰৰ ওপৰত। ঈশ্বৰ নিশ্চয় মানে আটাইতকৈ জ্ঞানী, সব কথা জানে, একদম সকলো কিছু বুজে, কিন্তু আদমো জ্ঞানী হৈ গৈছে ঈশ্বৰৰ ইচ্ছাৰ কাৰণে। এই জ্ঞান এইটো সাধাৰণ জ্ঞান নহয়, মানে যীশুখ্ৰীষ্টৰ বাহিৰত উদ্ধাৰ নোপোৱা মানুহ বহুত বহুত চালাক মানুহ আছে, মানে চতুৰতা আছে, শিক্ষিত আৰু বহুত কিছু জানে, এনে নহয়। ঈশ্বৰৰ জ্ঞান এই প্ৰতিমূৰ্তি, এইটোৰ মানে যিজনে ঈশ্বৰক জানে, ঈশ্বৰক বুজে, ঈশ্বৰৰ চৰিত্ৰ, ঈশ্বৰৰ আচৰণ, ঈশ্বৰৰ ব্যৱহাৰ, সেই মানুহ যে ঈশ্বৰৰ কথা জানে, ঈশ্বৰৰ ৰাজ্য বুজে, ঈশ্বৰৰ সব বিষয় চাব পাৰে, গ্ৰহণ কৰিব পাৰে, বুজিব পাৰে, এই জ্ঞান আত্মিক জ্ঞান আমাৰ প্ৰাণৰ ওপৰত, ভৱিষ্যতৰ ওপৰত, যীশুখ্ৰীষ্টৰ ওপৰত। আচলতে ঈশ্বৰে আমাক সৃষ্টি কৰিলে যাতে আমি তেওঁক জানিব পাৰোঁ। এই সম্পৰ্ক আগতে মই কৈছিলোঁ, সম্পৰ্ক ৰাখিব লাগে, অকল সম্পৰ্ক নহয়, জ্ঞান বুজিব লাগিব, গভীৰভাৱে ঈশ্বৰক জানা দৰকাৰ। তো এইটোৰ মানে যদি মই ঈশ্বৰৰ মহিমা, ঈশ্বৰৰ গুণ, ঈশ্বৰৰ শক্তি, ঈশ্বৰৰ জ্ঞান মই বুজি পাওঁ, আৰু ভাল পাওঁ আৰু প্ৰসংগ কৰোঁ, এইটোৰ মানে কি মই ঈশ্বৰক জানো? এইটো প্ৰয়োজন। এই জ্ঞান নাথাকিলে এইটোৰ মানে ঈশ্বৰৰ প্ৰতিমূৰ্তি গুচি গৈছে, হেৰাই গৈছে। কেনেকৈ বুজাওঁ? আচ্ছা, জীৱ জন্তু পশু আচলতে ভালকৈ ঈশ্বৰক বুজিব নোৱাৰে, ঈশ্বৰৰ মহিমা ঈশ্বৰৰ গুণ বুজিব নোৱাৰে, ধাৰ্মিকতা বুজিব নোৱাৰে, আত্মিক বিষয় বুজিব নোৱাৰে। এটা উদাহৰণ মোৰ বন্ধু ৰায়ান দিছে, যদি বাহিৰত এই সূৰ্য অস্ত গৈ আছে, মানে এই সময়ত আকাশ ইমান ধুনীয়া, ইমান মানে ভাল দেখা, তো যদি মই বাহিৰত খোজকাঢ়ো আৰু এইটো চাওঁ, চোৱাৰ পিছত মই ভাবোঁ ঈশ্বৰ কি মহান, ঈশ্বৰ ইমান ভাল, ঈশ্বৰ ইমান মানে দয়ালু, আমাৰ সৃষ্টিকৰ্তা। আৰু ভিতৰত অলপ প্ৰশংসা থাকে, অলপ মানে প্ৰেম থাকে ঈশ্বৰৰ বাবে। কিন্তু জীৱ জন্তুৰ ভিতৰত এনেদৰে চিন্তা নাই, এই জন্তু মানে অকল মানে কেৰ কেটুৱা বান্দৰ গছৰ ওপৰত বহি আছে, এই মানে আহাৰ খাই আছে, এইটোৱে, আৰু বাকী চিন্তা নাই। ঈশ্বৰৰ মহিমা চাব নোৱাৰে, বুজিব নোৱাৰে। ঈশ্বৰৰ জ্ঞান, এইটোও ঈশ্বৰৰ প্ৰতিমূৰ্তি। ঠিক এজন বিজ্ঞানীৰ নিচিনা, বিজ্ঞানী সদায় বেলেগ বিষয় মানে পঢ়া শুনা কৰে, খুব চেষ্টা কৰে সব কিছু মানে বুজিবলৈ, আৰু বুজাৰ পিছত মানে আনন্দ কৰে। এই জ্ঞান, বিজ্ঞানীৰ জ্ঞান মানে খুব আনন্দ কৰে। ঠিক তেনেদৰে আমাৰ জীৱন হ'ব লাগিব, যাতে মই ঈশ্বৰৰ সব বিষয় পঢ়া শুনা কৰোঁ আৰু এইটো বুজাৰ পিছত মই ঈশ্বৰক ধন্যবাদ দিওঁ, মই ঈশ্বৰক প্ৰেম কৰোঁ। বাইবেলৰ মাজত এটা কথা আছে, হিতোপদেশ, মই পঢ়ো, হিতোপদেশ 25:2, কথা গোপন কৰাই ঈশ্বৰৰ গৌৰৱ, কিন্তু কথা অনুসন্ধান কৰি ওলোৱাই ৰজাবিলাকৰ গৌৰৱ। মানে কি, অৰ্থ কি? ঈশ্বৰ গোপন কথা, গভীৰ কথা মানে গোপন ৰাখিব ভাল পায়, এইটো ঈশ্বৰৰ গৌৰৱ। আৰু ৰজাবিলাকৰ কাম, ৰজাবিলাকৰ গৌৰৱ কি? এইটো সন্ধান পাবলৈ, এইটো বুজিবলৈ। ঠিক তেনেদৰে আমাৰ জীৱন হ'ব লাগিব, সদায় ঈশ্বৰক জানিব খোজো। তো এতিয়ালৈকে অকল আদমৰ অৱস্থালৈ মই প্ৰচাৰ কৰিলো, কিন্তু আৰু হ'ব পাৰে আপোনালোকে মানে চিন্তা কৰে, এইটো ভাল বিষয়, ঈশ্বৰ খুব মানে ভালকৈ আমাক সৃষ্টি কৰিলে, বহুত অধিকাৰ দিছে, বহুত জ্ঞান দিছে। কিন্তু আৰু এটা গুৰুত্বপূৰ্ণ কথা আছে, এই মহিমা দিয়াৰ পিছত, এই জ্ঞান দিয়াৰ পিছত আৰু সুযোগ দিয়াৰ পিছত মানুহে পাপ কৰিলে, আদম আৰু হাৱা ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰিলে, আৰু সেইদিনৰ পৰা সকলো কিছু নষ্ট হৈ গৈছে। আমাৰ জগত এই প্ৰতিমূৰ্তি আমি হেৰালোঁ, এইটো খুব কম দেখা যায়। বৰ্তমান এই মহিমা, এই উদ্দেশ্য, এই গভীৰ ভাল উদ্দেশ্য খুব কম দেখা যায়, আৰু বেছিভাগ মানুহৰ ভিতৰত জীৱনত এইটো নাথাকে, অলপ অলপ থাকে, মানুহ এইটো লুকাই থাকে। কিন্তু আমাৰ জীৱন পাপপূৰ্ণ হৈ গৈছে, পাপ আমাৰ সম্পৰ্ক ধ্বংস কৰে, আমাৰ সম্পৰ্ক নষ্ট কৰে ঈশ্বৰৰ লগত। ঈশ্বৰ পাপী মানুহ নহয়, ঈশ্বৰ পাপী ব্যক্তি নহয়, আৰু যদি মই পাপী হওঁ মোৰ সম্পৰ্ক ঈশ্বৰৰ লগত শেষ। এটা উদাহৰণ, আদম আৰু হাৱা পাপ কৰাৰ পিছত, এক পাপ কৰাৰ পিছত এই বাগিচাৰ পৰা ঈশ্বৰে উলিয়াই দিলে, এই সম্পৰ্ক মানে ভংগ হৈ গৈছে, আকৌ এইটো নাহিব, এইটো এটা শাস্তি, এইটো মানে খুবই গভীৰ এটা বিষয়, তো মই চেষ্টা কৰোঁ এইটো মানে বুজাবলৈ। এই পাঁচটা বিষয় ঈশ্বৰৰ লগত মানে পৰিয়াল নিচিনা হোৱা বা বন্ধুত্ব হোৱা, আৰু আমাৰ অধিকাৰ, আৰু আমাৰ কৰ্ম, আমাৰ কাম, এইটোও নষ্ট হৈ গৈছে, আমাৰ জ্ঞান আৰু আমাৰ ধাৰ্মিকতা, এই সব পাঁচটা বিষয় পাপৰ কাৰণে নষ্ট হয়। মই বুজাও, প্ৰথমে আমাৰ সম্পৰ্ক, ঠিক আদমৰ দৰে এইটো আমি হেৰালো। মানুহে আচলতে যদি আমি চাওঁ মানুহৰ জীৱনত, এইটো মানে আমি কি চাম, মানুহৰ জীৱনত দিনত খুব কম ঈশ্বৰলৈ চিন্তা কৰে, খুব কম ঈশ্বৰ বিষয়ৰ ওপৰত ভাবে, আৰু দিনৰ মাজত হয়তো 5 মিনিট, 10 মিনিট, 15 মিনিট সময় দিব ঈশ্বৰক, বেছি ধন্যবাদ নিদিয়ে, বেছি মানে সেৱা কৰা নাই, বেছি প্ৰাৰ্থনা কৰা নাই, বেছি একো নাই। মানুহ আচলতে খুব ব্যস্ত, বেলেগ বিষয়ৰ ওপৰত সদায় মানে চিন্তাত হৈ আছে, পইচা লৈ, পৰিয়াল লৈ, এই সৰু সৰু বিষয়। আমাৰ সম্পৰ্ক নষ্ট হৈ গৈছে, আমাৰ প্ৰেম উদাও হৈছে, নাইকিয়া হৈছে ঈশ্বৰৰ কাৰণে। এইটোৰ মানে কি? এইটোৰ অৰ্থ হৈছে আমাৰ জীৱনৰ উদ্দেশ্য নাই। যদি এই সম্পৰ্ক নাথাকে, যদি আমাৰ প্ৰেম ঈশ্বৰৰ কাৰণে নাই, এইটোৰ মানে মোৰ জীৱন, এইটোৰ মূল কাৰণ মানে হোৱা নাই, নাইকিয়া হৈছে। মানুহ খুব চৰ্তপৰত পাপ, মানুহ খুব চৰ্তপৰ হয়, কাজিয়া কৰে, বেছি প্ৰেম নাই বেলেগ মানুহৰ লগত আৰু বিশেষকৈ ঈশ্বৰৰ লগত। বাইবেলত লিখা আছে জন্মৰ পৰা ঈশ্বৰৰ লগত বন্ধুত্ব নাথাকে, শত্ৰুতা, শত্ৰু হিচাপে আমি জীৱন যাপন কৰোঁ। যদি ঈশ্বৰ, আচলতে মানুহে এই কথা নুবুজে, চবেই চিন্তা কৰে মই ঈশ্বৰক ভাল পাওঁ, মই এজন খুব ধাৰ্মিক মানুহ, মই ঈশ্বৰক খুব প্ৰেম কৰোঁ, কিন্তু আচলতে এইটো সঁচ নহয়। তেওঁলোকে ঈশ্বৰক প্ৰশংসা কৰিব যেতিয়া তেওঁৰ সব চৰ্তবোৰ ইচ্ছা পূৰ্ণ হৈ যায়, প্ৰাৰ্থনা উত্তৰ পালে ঈশ্বৰক প্ৰশংসা কৰে, কিন্তু এইটো আচল প্ৰেম নহয়। যেতিয়া ঈশ্বৰ বিভিন্ন ধৰণৰ বস্তু নিদিয়ে, মানুহে খুব, এইটো আচলতে প্ৰায় হয়, ঈশ্বৰক অপবাদ কৰে, অপমান কৰে বা কাজিয়া কৰে, সিহঁতৰ মন মানে দুশ্চিন্তা থাকে, আমাৰ সম্পৰ্ক নষ্ট হ'ল, আমাৰ অধিকাৰ এইটোও নষ্ট হ'ল। প্ৰথমতে আদম সব সৃষ্টিৰ ওপৰত অধিকাৰ আছিলে, আৰু এতিয়া কি হৈছিল, এনেদৰে ভাল বা ধাৰ্মিক এটা অধিকাৰ এইটোও হেৰাই গ'ল। এটা উদাহৰণ আছে, এই জগতত কিমান দেশ আছে, বহুত দেশ, আমেৰিকা, ভাৰত, চীন দেশ, বাংলাদেশ, নেপাল, বিভিন্ন ধৰণৰ দেশ আছে, ৰজা আছে বা প্ৰাইম মিনিষ্টাৰ আছে, কিন্তু আচলতে তেওঁলোকৰ অধিকাৰ ভাল নহয়, বহুত মানে মানুহে চব কয় কৰাপশ্যন বহুত চলি আছে, মানে পইচা পোৱাৰ বাবে এই নেতা, এই মানে প্ৰধানমন্ত্ৰী, এই সব মানে উচ্চ পদ যিকোনো কাম কৰিব পইচা পাবলৈ, এইটো আচলতে আমাৰ অধিকাৰৰ কাৰণ নহয়। আমাৰ এই সব দেশ আচলতে ঈশ্বৰৰ মানে চিন্তা নাছিলে। মই খুব আচৰিত হওঁ যেতিয়া মই যাত্ৰা কৰিবলৈ আৰম্ভ কৰোঁ, মই বিভিন্ন দেশলৈ গৈছিলো, মই আচলতে গম পালো মানে ইমান পাপ চলি আছে, সব দেশৰ নিজৰ গৌৰৱ আছে। যদি যদি এজন মানুহ যদি তেওঁৰ জন্ম ভাৰতত হয়, এজন ভাৰতীয় মানুহ, তেওঁ মানে ভাৰত খুব গৌৰৱ কৰে, এইটো ভাল নহয়। যদি আমেৰিকাত হয়, আমেৰিকাত খুব গৌৰৱ কৰে আৰু বেলেগ দেশ বেলেগ মানুহৰ ওপৰত ঘিণ ৰাখে, সেইটো ভাল নহয়। এইটোৰ মানে আমাৰ অধিকাৰ এইটোও নষ্ট হৈ গৈছে। আৰু এইটো সঁচা, বেছিভাগ মানে মানে বিশাল সম্ৰাট বা ৰজা বা মানে ইতিহাসত যাৰ বেছি ক্ষমতা আছিল, এইটো খুব প্ৰায় হৈছিল, তেওঁলোকে মানে দাবী কৰিলে যাতে সব মানুহে তেওঁক সেৱা কৰিব, আৰাধনা কৰিব ঈশ্বৰৰ নিচিনা, কৈছে যে মই আপোনাৰ ঈশ্বৰ হওঁ। এইটো প্ৰায় হৈছিল আমাৰ জগতৰ ইতিহাস। এইটোও পাপ, এইটোও নষ্ট হৈছে। আমাৰ কৰ্ম, আমাৰ দায়িত্ব, এইটোও নষ্ট হৈছে। এই তৃতীয় কথা, আদম এজন মালিক হিচাপে কাম কৰিলে ঈশ্বৰ বাগিচাত। আদমৰ দায়িত্ব আছিল এইটো কাম কৰিব লাগে, এইটো ধুনীয়াকৈ ৰাখিব লাগে, আৰু এই কাম একেবাৰে ভাল আছিল। কাম এইটো মানে বেয়া বিষয় নহয়, এইটো ঈশ্বৰৰ দৰে, ঈশ্বৰেও কাম কৰে, জীৱন দিয়ে আৰু তেওঁৰ সৃষ্টি সহায় কৰে। আমি ঠিক তাৰ দৰে কাম কৰিব উচিত, কিন্তু বাইবেলৰ মাজত এইটো একদম প্ৰথম পৰা এইটোও নষ্ট হৈ গৈছে। মানুহ মানে এলাহ লাগিছে, কাম কৰাৰ মন নাই, কাম কৰাৰ পিছত মানে আচলতে মানুহে আৰু হয়তো আপোনালোকে আপোনাৰ জীৱন এইটো এনে যায়, মানে খুব এই জীৱন এইটো খুবই মূল্যৱান, খুব চুটি, এইটো বেগেৰে গৈ আছে, এইটো বেছি দিন নাথাকে। কিন্তু মানুহে কি কৰে, তাচ খেলে বা টিভি চাই বা যিকোনো, এইটোৰ কোনো লাভ নাই, এইটোৰ কোনো মানে গুৰুত্ব নাই, কিন্তু মানুহে খুব পছন্দ কৰে, সিহঁতৰ জীৱন মানে পেলাই দিবলৈ, এইটো মানে ভাল বিষয় নহয়। এজন সৰু ল'ৰা ছোৱালী পঢ়াবলৈ এইটো ধান কাম, অকল খেলাৰ মন আছে, শিকিবলৈ বা কাম কৰিবলৈ, আচলতে এই সব উদ্দেশ্যৰ বাবে ঈশ্বৰে আমাক সৃষ্টি কৰিলে, যাতে খুব আনন্দেৰে আমি কাম কৰিব পাৰোঁ, আমি তেওঁক সেৱা কৰিব পাৰোঁ, তেওঁৰ ৰাজ্যত, তেওঁৰ ৰাজ্যৰ কাম, তেওঁৰ মহিমাৰ কাম আমি কৰোঁ, এইটো তেওঁৰ মহিমা মানে দেখাব। কিন্তু মানুহৰ মন নাই। যদি আমি মানে শুনা পাওঁ এই ৰাস্তাত মাইকী মানুহজনীৰ কথা, এইটো কিহৰ ওপৰত, মানে একো নাই, মানে কোনো গুৰুত্ব নাই, কথা নাই, বতাৰ ওপৰত বা পইচাৰ ওপৰত বা পৰিয়ালৰ ওপৰত, এই সৰু সৰু কথা সদায় মানুহৰ মনত থাকে, এই ডাঙৰ কথা নাথাকে, অৱহেলা কৰে। এইটো মানে খুব কম ডাঙৰ বিষয়ৰ ওপৰত চিন্তা কৰে। আমাৰ জীৱন এইটো নষ্ট হৈ গৈছে, এইটো এনে গৈছে, গুৰুত্বপূৰ্ণ কাম মানুহে কৰা নাই। আচ্ছা চোৱা, এই জীৱনৰ পিছত কি হ'ব? দুটা জাগা, স্বৰ্গ আৰু নৰক, স্বৰ্গ আৰু নৰক, অকল এই দুই জাগা, এইটো চিৰস্থায়। কিন্তু মানুহ এই গুৰুত্ব বিষয়ৰ ওপৰত মানে একো দিয়া নাই, আৰু বেলেগ মানুহৰ প্ৰাণ নৰকলৈ গৈ আছে, কিন্তু মানুহৰ খেয়াল নাই, মানুহৰ একো চিন্তা নাই, তেওঁৰ নিজৰ জীৱন অকল স্বাৰ্থপৰ কাম কৰে, এইটোও পাপ। আমি ভৱিষ্যত লৈ খুব চিন্তা কৰিব লাগিব, আমি ঈশ্বৰৰ ৰাজ্যলৈ খুব চিন্তা কৰা উচিত। এই 4 নম্বৰ বিষয় ধাৰ্মিকতা, এইটো শেষ হৈ গল, এইটো প্ৰায় মানে খুব খুব মানে বেছি প্ৰতিমূৰ্তি নাথাকে এতিয়া। মানুহ ধাৰ্মিক নহয়, মানুহ মানে অধাৰ্মিক কাম কৰে, অপৰাধ কৰে, ঈশ্বৰৰ আইন কানুন, ঈশ্বৰৰ আজ্ঞা ভাংগা কৰে, পেলাই দিয়ে প্ৰতিদিন। যদি এই জগতৰ কথা আমি শুনো, এই সব কু কথা, এই মিছা কথা, এই খং, এই অহংকাৰ, এই অহুচিতা সদায় মুখৰ পৰা ওলাইছে, সদায় মনত থাকিছে, আৰু ঈশ্বৰ চাব পাৰে আমাৰ কাম, আমাৰ চিন্তা, আমাৰ কথা, আমাৰ ইচ্ছা, ঈশ্বৰ জানে। এই ধাৰ্মিকতা হেৰাইছো আদমৰ পৰা। আদম পাপ কৰাৰ পিছত সকলো মানুহে পাপ কৰিলে, ঠিক আদমৰ নিচিনা। ই ধাৰ্মিকতা, এইটো ঈশ্বৰৰ প্ৰতিমূৰ্তি আছিল। আৰু আজি আমাৰ অৱস্থা কি? আমাৰ অৱস্থা লেতেৰা ঈশ্বৰৰ চকুতে। আমাৰ চিন্তা কৰ্তা, আমাৰ পোচাক লেতেৰা। এই 5 নম্বৰ বিষয়, ঈশ্বৰৰ জ্ঞান, এইটোও নষ্ট হল। আজি মানুহে ঈশ্বৰৰ কথা বুজি নাপায়, আনকি একদম সৰু কথা, একদম প্ৰথম শিক্ষা, খ খ এই শিক্ষা বুজি নাপায় মানুহে। কি ভাবে মানুহে? ভাবে আৰু কয় যে হাজাৰ হাজাৰ ঈশ্বৰ আছে, কোটি কোটি ঈশ্বৰ আছে। এইটো সচ নহয়, অকল এক ঈশ্বৰ, অকল এজন সৃষ্টিকৰ্তা, সেইটো প্ৰায় প্ৰথম শিক্ষা, কিন্তু মানুহ বুজি নাপায়। আৰু এইটো বুজিলে আৰু গভীৰ কৈ ক'ব নোৱাৰো। মই আগতে কৈছিলো, ৰাস্তাত গৈ আছিলো, তিনিজন ডেকা ল'ৰা আছিল, সিহঁতৰ লগত অলপ চিনাকি হৈছিলো। চিনাকি হোৱাৰ পিছত মই তেওঁক প্ৰশ্ন কৰিলো যে আচ্ছা তোমালোকে মানে মুছলমান নহয়নে? অঁ হয়, মুছলমান হয়। আচ্ছা, মই তেওঁক প্ৰশ্ন কৰিলো যে ঈশ্বৰ কোন হয়, ঈশ্বৰ কোন হয়? তেওঁ কৈছে আল্লাহ। আৰু মই কৈছে, মই সুধিছো আল্লাহ কোন হয়, তেওঁ কৈছে নাজানো। নাম জানে, কিন্তু ঈশ্বৰৰ আচল পৰিচয় নাজানে, তাতকৈ বেছি নাজানে। এইটো ঈশ্বৰৰ জ্ঞান নহয়। ঈশ্বৰৰ জ্ঞান আমাৰ মনৰ পৰা গুচি গৈছে, আমাৰ উদ্দেশ্য নষ্ট হৈ গৈছে। বুজি পাইছেনে মই কি কৈ আছো? এই জগতৰ কাৰণ কি? ঈশ্বৰক জানা। আপোনাৰ নিজৰ কাৰণ কি? আপোনাৰ নিজৰ জীৱনৰ উদ্দেশ্য কি? ঈশ্বৰক জানা, ঈশ্বৰক প্ৰেম কৰিবলৈ। কিন্তু পাপ সকল কিছু ধ্বংস কৰে, এই সম্পৰ্ক একেবাৰে ভাঙা কৰে, পেলাই দিয়ে। তো মই শেষ হৈছো, এটা অন্তিম কথা আছে। যদি আপুনি যীশুখ্ৰীষ্টৰ উদ্ধাৰ পোৱা নাই, যদি আপুনি কেতিয়াও যীশুখ্ৰীষ্টৰ ধাৰ্মিকতা, যীশুখ্ৰীষ্টৰ মানে অনন্ত জীৱন গ্ৰহণ কৰা নাই, আপোনাৰ অৱস্থা কিমান বিপদজনক। মই অলপ মানে মনত পেলাইছো যীশুখ্ৰীষ্ট কি ক'লে। যীশুৱে ক'লে যদি এটা গছ, যদি এটা গছৰ ফল ভাল নহয় বা ফলহীন, ফল নাই, এইটো কাটি দি পেলাই দিব লাগে। গছৰ ফল নাথাকিলে পেলাই দিব লাগিব, এইটো কাটি দি জুইত থৈ দিব লাগিব, যীশুখ্ৰীষ্ট কৈছে। তেওঁ কৈছে যদি নিমখ বেছি নিমকীয় নহয় পেলাই দিব লাগিব। আর যীশুখ্রিস্ট কলে যদি এজন দাস যদি এজন চাকৰ ভাল কাম নকৰে এলেহুৱাত থাকে আৰু মানে সদায় বেয়া কাম কৰে এই চাকৰ বাহিৰত থৈ দিব লাগিব ওলাই দিব লাগিব যীশুখ্ৰীষ্ট সতৰ্ক কৰিছে সকলো মানুহক এই কথালৈ আমাৰ অৱস্থা যীশুখ্ৰীষ্টৰ বাহিৰত পাপৰ মাজত ঠিক এনেদৰে হয় বিপদজনক কাৰণ ঈশ্বৰ কি কৰিব যদি আমাৰ প্ৰতিমূৰ্তি যদি ঈশ্বৰৰ প্ৰতিমূৰ্তি আমাৰ ভিতৰত নাই যদি আমাৰ সম্পৰ্ক নাই যদি আমাৰ উদ্দেশ্য নাই কি হ'ব মৃত্যুৰ পিছত আমাক পেলাই দিয়া হ'ব এইটো বাইবলৰ কথা মোৰ কথা নহয় এটা শব্দ খুবই ভয়ানক লাভহীন লাভহীন যেতিয়া আমাৰ জীৱন লাভহীন হৈ যায় যেতিয়া আমাৰ জীৱন উদ্দেশ্যহীন হৈ যায় কি হ'ব আমাৰ জীৱন শেষ হৈ যাব তো মই কৈ আছো এই ঈশ্বৰৰ প্ৰতিমূৰ্তি ঘূৰাই পোৱা কেনেকৈ সম্ভৱ উভতি পোৱা কেনেকৈ সম্ভৱ বাইবেলত লিখা আছে যীশুখ্ৰীষ্টৰ কাষত আহিব লাগিব যীশুখ্ৰীষ্ট আমাৰ উদ্ধাৰকৰ্তা যীশুখ্ৰীষ্ট পাপৰ পৰা ত্ৰাণ কৰে তেওঁৰ নামৰ অৰ্থ এই দুটে কৈছে তুমি তেওঁৰ নাম যীশু তবা কাৰণ তেওঁ নিজৰ লোকবিলাক তেওঁবিলাকৰ পাপৰ পৰা ত্ৰাণ কৰিব যীশু মানে যিজনে উদ্ধাৰ কৰে পাপৰ পৰা পাপ আমাৰ সম্পৰ্ক মানে নষ্ট কৰিব আৰু অকল যীশুখ্ৰীষ্টৰ অধিকাৰ আছে পাপ ক্ষমা কৰিবলৈ পাপ মুচিবলৈ ধুবলৈ সেইকাৰণে চবৰ কাৰণে চবৰ বাবে যীশুখ্ৰীষ্টৰ অহা দৰকাৰ যীশুখ্ৰীষ্টৰ কাষলৈ অহা দৰকাৰ আমেন প্ৰাৰ্থনা কৰোঁ